দ্বিতীয় বংশাৱলী ১৬ অধ্যায়। আসাৰ ৰাজত্বৰ কালৰ ৩৬ বছৰত ইজৰাইলৰ ৰজা বাছাৰ বিৰোধ কৰি আক্ৰোশমূলকভাৱে যিহুদা আক্ৰমণ কৰিছিল আৰু ৰামা চহৰ সুসজ্জিত কৰি নিৰ্মাণ কৰিছিল, যাতে যিহুদাৰ ৰজাৰ ওচৰলৈ কোনো ৰাজ্যৰ লোক অহা যোৱা কৰিব নোৱাৰে। তেতিয়া আসাই যিহুৱাৰ গৃহৰ আৰু ৰাজগৃহৰ ভঁৰালৰ পৰা ৰূপ আৰু সোণ উলিয়ালে আৰু সেইবোৰ দি দৰ্মেশ্বৰকৰ থকা অৰামিয়া বিন হদ ৰজাৰ ওচৰলৈ পঠিয়ালে। তেওঁ ক'লে, মোৰ পিতৃ আৰু আপোনাৰ পিতৃৰ মাজত যেনে নিয়ম বন্ধা আছিল, তেনে নিয়ম মোৰ আৰু আপোনাৰ মাজত বন্ধা হওক। মই আপোনালৈ কিছু ৰূপ আৰু সোণ পঠিয়াইছো, আপুনি গৈ ইজৰাইলৰ বাছাৰ ৰজা মোৰ ওচৰৰ পৰা গুচি যাবৰ বাবে আপুনি তেওঁৰ লগত বন্ধা নিয়মটি ভাঙক। তেতিয়া বিনহদে ৰজা আসাৰ কথা শুনিলে আৰু ইজৰাইলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁ সৈন্য সামন্তৰ সেনাপতিসকলক পঠিয়ালে। তেওঁলোকে ইউন, দান, আবেল, মৰিম আৰু নপতালীৰ সকলো ভঁৰাল নগৰ আক্ৰমণ কৰিলে। বাছাই এই সম্বাদ পোৱাৰ পাছত ৰামা সুসজ্জিত কৰিবলৈ এৰিলে আৰু নিজ কাৰ্যৰ পৰা ক্ষান্ত হ'ল। তেতিয়া ৰজা আসাই গোটেই যিহুদাক তেওঁৰ লগত লৈ গ'ল আৰু বাছাই যি শিল আৰু কাঠবোৰেৰে ৰামা সুসজ্জিত কৰিছিল, ৰামাৰ সেই শিল আৰু কাঠবোৰ তেওঁলোকে গৈ লৈ আহিল। পাছত গেবা আৰু মিম্পা চহৰ নিৰ্মাণ কৰিবলৈ আসাই সেইবোৰ ব্যৱহাৰ কৰিলে। সেই সময়ত হনানী দৰ্শকে যিহুদাৰ আসা ৰজাৰ ওচৰলৈ আহি তেওঁক ক'লে, তুমি তোমাৰ ঈশ্বৰ যিহুৱাৰ ওপৰত নিৰ্ভয় নকৰি অৰাম ৰজাৰ ওপৰত নিৰ্ভয় কৰিলা, এইকাৰণে অৰামৰ ৰজাৰ সৈন্য সামন্ত তোমাৰ হাতৰ পৰা পলাই সাৰিল। কুচিয়া আৰু লুবিয়া লোকসকল অতিশয় অধিক ৰথ আৰু অশ্বাৰোহী সৈন্য সৈতে মহাসৈন্যসমূহ জানো নাছিল, তথাপি তুমি যিহুৱাৰ ওপৰত নিৰ্ভয় কৰাৰ বাবে তেওঁ তোমাক তেওঁলোকৰ ওপৰত জয়ী হ'বলৈ দিছিল, কিয়নো যিহুৱালৈ যিসকলৰ মন সিদ্ধ তেওঁলোকৰ পক্ষে নিজকে বলৱান দেখুৱাবৰ বাবে যিহুৱাৰ চকু পৃথিৱীৰ চাৰিওফালে ভ্ৰমণ কৰে, কিন্তু ইয়াতে তুমি অজ্ঞানৰ কাৰ্য কৰিলা, কিয়নো এতিয়াৰ পৰা তোমাৰ বিৰুদ্ধে যুদ্ধ হ'ব। তেতিয়া আসাই সেই দৰ্শকৰ ওপৰত বেজাৰ পাই তেওঁক বন্দীশালত থলে, কিয়নো সেই কথাতে দৰ্শকৰ ওপৰত তেওঁ খং উঠিছিল। সেই সময়ত আসাই প্ৰজাসকলৰ মাজৰ কিছুমান লোকক অত্যাচাৰ কৰিলে, চোৱা ৰজা আসাই যি যি কৰিছিল সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে যিহুদা আৰু ইজৰাইলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে। আসাৰ ৰাজত্বৰ ৩৯ বছৰত তেওঁ ভৰিত বেমাৰ হ'ল। তেওঁ বেমাৰ অতিশয় টান হ'ল, তথাপি তেওঁ বেমাৰৰ কালতো যিহুৱাক নিবিচাৰি বেজসকলকহে বিচাৰিছিল। পাছত আসা তেওঁ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ'ল। তেওঁ ৰাজত্বৰ ৪১ বছৰত তেওঁ মৰিল। পাছত তেওঁ দাউদৰ নগৰত নিজৰ বাবে যি মৈদাম খান্দিছিল তাৰ ভিতৰত লোকসকলে তেওঁক মৈদাম দিলে। গন্ধ বণিকসকলৰ কাৰ্যৰে যুগুত কৰা নানাবিধ সুগন্ধি দ্ৰব্যৰে পৰিপূৰ্ণ শয্যাত তেওঁক হোৱাই থৈছিল আৰু তেওঁ সন্মানৰ অৰ্থে এক বৃহৎ সুগন্ধি দ্ৰব্যৰ জুই জ্বলাইছিল।